আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি বিকশিত অসম দৰ্শনৰ অধীনত ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰীসোণোৱালৰ সৈতে হোৱা প্ৰতিটো সাক্ষাৎকালত অসমৰ ভৱিষ্যত তথা ৰাজ্যৰ প্ৰগতিৰ পৰ্যালোচনাৰ সুযোগ লাভ কৰা যায়। তেওঁলোকে বিগত 10 বছৰত অসমৰ উন্নয়নৰ পৰ্যালোচনা কৰাৰ লগতে অনাগত সময়ত অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি তথা সৰ্বাংগীন উন্নয়ন অধিক শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ পূৰ্বে আজি নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বিষয়ত আলোচনা কৰে। শ্ৰীসিঙে এই ক্ষেত্ৰত অসমক সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। বিদেশ মন্ত্ৰী ডঃ এ জয়শংকৰক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতি আৰু বৰ্তমানৰ ভূ ৰাজনৈতিক প্ৰত্যাহ্বানসমূহত ভাৰতক দক্ষতাৰে আগবঢ়াই নিয়াত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ গভীৰ দৃষ্টিভংগী অতি জ্ঞানবৰ্ধক আৰু অত্যন্ত প্ৰেৰণাদায়ক বুলি উল্লেখ কৰে। বিশ্ব ধপাত বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। ধেমাজি জিলা স্বাস্থ্য বিভাগৰ ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় সভাগৃহত আয়োজিত কাৰ্যসূচীত ধপাত জাতীয় সামগ্ৰী সেৱনৰ ফলত স্বাস্থ্যৰ উপৰি সমাজ আৰু অৰ্থনীতিৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰাৰ প্ৰয়াস কৰা হয়। মৰিগাঁও জিলাৰ ধপাত নিয়ন্ত্ৰণ কোষে এই দিৱস উপলক্ষে আজি সজাগতা সমদল উলিওৱাৰ লগতে ৰাজহুৱা সভা অনুষ্ঠিত কৰে। এই সমদলত জি এন এম প্ৰশিক্ষণ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। বজালী জিলাৰ পাঠশালাত স্বেচ্ছাসেৱী সংগঠন শব্দ আৰু বজালী টাইকোৱাণ্ডো স্কুলৰ উদ্যোগত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত ধপাত আৰু ধপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰেৰে মানুহৰ ব্যক্তিগত আৰু সামাজিক জীৱনত পেলোৱা কুপ্ৰভাৱৰ বিষয়ে আলোচনা কৰা হয়। টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাই আজি ৰাজগড়ৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰি বিদ্যুৎ সেৱাৰ সামগ্ৰিক ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে অঞ্চলটোৰ জনসাধাৰণৰ সুবিধাৰ্থে ৰূপায়ণ হৈ থকা ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। বিধায়কগৰাকীয়ে সকলো লোকে যাতে নিৰ্ভৰযোগ্য বিদ্যুৎ সেৱা লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰে বিদ্যুৎ খণ্ডক অত্যাধুনিক, কাৰ্যক্ষম আৰু জনমুখী কৰাৰ বাবে অবিৰতভাৱে কাম কৰি আছে বুলি শ্ৰীবৰাই সাংবাদিকৰ আগত মত প্ৰকাশ কৰে। বজালী জিলা প্ৰাথমিক শিক্ষা বিভাগৰ উদ্যোগত আৰু ৰিহাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি বিদ্যালয়খনৰ প্ৰাংগণত অসমীয়া কিতাপ বিষয়ক এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই শিক্ষাৰ্থীসকলে জ্ঞান আহৰণ, অধ্যৱসায় আৰু প্ৰতিযোগিতামূলক মনোভাৱ গঢ়ি তোলাৰ দিশত আলোকপাত কৰে। জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ পাৰিসাংখ্যিক সহায়ক মাধুৰ্য ডেকাই পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাখনত ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। একাদশ শ্ৰেণীৰ ছাত্ৰী ৰিম্পী শৰ্মাই শ্ৰেষ্ঠ কুইজাৰৰ বঁটা লাভ কৰে। ওদালগুৰি জিলাৰ ৰৌতাৰ ইকৰাবাৰীত আজি বিয়লি সংঘটিত এটা পথ দুৰ্ঘটনাত 11 যুৱক আহত হয়। ইয়াৰে গুৰুতৰভাৱে আহত 4 উন্নত চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আমাৰ ওদালগুৰিৰ সংবাদদাতাই জনোৱা মতে ইকৰাবাৰী অভিমুখে এখন মালবাহী গাড়ীত গৈ থকা অৱস্থাত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষৰ গছত খুন্দা মৰাৰ ফলত আটাইকেইজন যুৱক কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। গোৱাৰ বেম্বলিম এথলেটিক্স ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় ৰাষ্ট্ৰীয় মহিলা মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপত অসমৰ অনু শইকীয়াই বিশেষ সফলতা লাভ কৰিছে। নগাঁও জিলাৰ কলিয়াবৰৰ প্ৰবীণ খেলুৱৈগৰাকীয়ে 200 মিটাৰ দৌৰ আৰু 80 মিটাৰ হাৰ্ডলছত তৃতীয় স্থান দখল কৰিবলৈ সমৰ্থ হয়। খেলুৱৈগৰাকীৰ এই সফলতাৰ বাবে কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত অভিনন্দন জনাইছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত গুজৰাট টাইটানছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক জয়ৰ বাবে 156 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 155 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ৱাশ্বিংটন সুন্দৰে সৰ্বাধিক 50 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত জালান আউটডোৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাজনু বৰা সোঁৱৰণী প্ৰাইজমণি টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত আজি ডিব্ৰুগড় ক্ৰিকেট ক্লাবে খিতাপ জয় কৰে। আজি অনুষ্ঠিত ফাইনেলত ক্ৰিকেট ক্লাবে ডিব্ৰুগড় ক্ৰিকেট কোচিং চেণ্টাৰক 6 উইকেটত পৰাস্ত কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই।